যিচয়া 38 অধ্যায়। হিস্কিয়া সুস্থ হোৱা। সেই সময়ত হিস্কিয়াৰ সাংঘাতিক নৰিয়া হৈছিল। আমোছৰ পুত্ৰ ভাৱবাদী যিচয়াই তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁক ক'লে, যিহুৱাই কৈছে, তুমি তোমাৰ ঘৰ শৃংখলাবদ্ধ কৰা, কাৰণ তোমাৰ মৃত্যু হ'ব, তুমি আৰু জীয়াই নাথাকিবা। তাৰ পাছত হিস্কিয়াই দেৱালৰ ফাললৈ মুখ ঘূৰাই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, তেওঁ ক'লে, হে জিহুৱা, বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে আপোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ তাক আপুনি এতিয়া সোঁৱৰণ কৰক। এইবুলি হিস্কিয়াই বৰকৈ কান্দিলে। যিচয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল, তুমি গৈ হিস্কিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দাউদৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল। চোৱা, মই তোমাৰ আয়ুস 15 বছৰ বঢ়াই দিম আৰু মই ৰজা অসূৰিয়াৰ হাতৰ পৰা তোমাক আৰু এই নগৰক উদ্ধাৰ কৰিম আৰু মই এই নগৰৰ ঢালস্বৰূপ হ'ম। আৰু জিহুৱাৰ পৰা তোমালৈ এই চিন হ'ব যে মই যি কৈছো সেয়াই সিদ্ধ কৰিম। চোৱা, আহজৰ খটখটিত ছাঁটো 10 খাপ উভতাবলৈ মই খটখটিত ছাঁ পেলাম, সেয়ে সেই খটখটিৰ ছাঁটো আগুৱাই যোৱা স্থানৰ পৰা 10 খোজ উভতি গৈছিল। জিহুদাৰ ৰজা হিস্কিয়াই নৰিয়া পৰি সুস্থ হোৱাৰ পাছত লিখা প্ৰাৰ্থনা এয়া আছিল, মই কৈছিলোঁ যে মোৰ জীৱনৰ আধা ভাগত মই চিউলৰ দুৱাৰৰ মাজেৰে যাম, মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে। মই কৈছিলোঁ যে মই জীৱিত লোকৰ দেশত জিহুৱাক আৰু দেখিবলৈ নাপাম, পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাওঁ, মেৰচাগ ৰখিয়াৰ তম্বুৰ দৰে মোৰ জীৱন মোৰ পৰা আঁতৰাই নিয়া হ'ল, মই শিপিনীয়ে বোৱা কাপোৰৰ দৰে মোৰ জীৱন নুৰিয়ালোঁ, আপুনি মোক তাঁতশালৰ পৰা কাটিলে, দিন আৰু ৰাতিৰ ভিতৰত আপুনি মোৰ জীৱনটো শেষ কৰিব। মই ৰাতিপুৱালৈকে কান্দিলোঁ, সিংহৰ দৰে তেওঁ মোৰ আটাই হাড় ভাঙিছে, দিন আৰু ৰাতিৰ ভিতৰতে আপুনি মোৰ জীৱন শেষ কৰিলে, মই বগলীৰ দৰে চিৰচিয়াই আছো, কপৌৰ দৰে ধ্বনি কৰিছো, ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ'ল, হে জিহুৱা, মই উপদ্ৰৱ পাইছো, মোক সহায় কৰক। মই কি ক'ম, তেওঁ মোক ক'লে আৰু তেওঁ সিদ্ধও কৰিলে, মোৰ আত্মাৰ দুখেৰে পৰিপূৰ্ণ হোৱাৰ বাবে মই মোৰ গোটেই জীৱনত লাহে লাহে খোজ কাঢ়িম, আপুনি দিয়া কষ্ট মোৰ বাবে লাভজনক, মোৰ জীৱনটো পুনৰ ঘূৰাই দিব পাৰে, আপুনি মোৰ জীৱন আৰু স্বাস্থ্য পুনৰ স্থাপন কৰিলে, মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক, আপুনি মোক ধ্বংসৰ গাঁতৰ পৰা ৰক্ষা কৰিলে, কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে, কাৰণ চিউলে আপোনাক ধন্যবাদ নিদিয়ে, মৃত্যুৱে আপোনাৰ প্ৰশংসা নকৰে, গাতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্বাসযোগ্যতালৈ আশা কৰিব নোৱাৰে, আজি মই যেনেকৈ কৰিছোঁ তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে, পিতৃয়ে সন্তানসকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব, জিহুৱাই মোক পৰিত্ৰাণ কৰিবলৈ যুগুত আছে, আমাৰ জীৱনৰ প্ৰতিটো দিনত জিহুৱাৰ গৃহত আমি সংগীতেৰে সৈতে উদযাপন কৰিম। তেতিয়া যিচয়াই ক'লে, ডিমৰু গুটিৰ লডা আনি শহুৰ ওপৰত লগাই দিয়া যাওক, তাতে তেওঁ সুস্থ হ'ব। হিস্কিয়াইও ক'লে, মই যে জিহুৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ'ব?